এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 14 ছেপ্টেম্বৰত নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ পূৰ্বে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ তথা সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী অতুল বৰাকে ধৰি স্থানীয় বিধায়কসকল উপস্থিত থাকে। ডঃ শৰ্মাই নুমলীগড়ৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি উদ্বোধনী কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয়। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক সন্মান জনাই নুমলীগড় আৰু মণিপুৰৰ মোৰে সংযোগী 339 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নুমলীগড় শোধনাগাৰক সংযোগ কৰা 2.2 কিলোমিটাৰ দৈৰ্ঘৰ পথছোৱা প্ৰধানমন্ত্ৰীৰ নিম আলিবাট হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে 600 নিমপুলি ৰোপণৰ ব্যৱস্থা কৰা হৈছে। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত আৰম্ভ কৰা এই পদক্ষেপৰ অংশ হিচাপে আজি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এটা নিমপুলি ৰোপণ কৰে। উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰৰ 50% অংশীদাৰিত্বৰে নিৰ্মাণ কৰা এই প্ৰকল্পটো উদ্বোধনৰ বাবে সাজু হৈ উঠিছে। এই প্ৰকল্পটোৰ পৰা প্ৰতিবছৰে 50,000 টন ইথানল, 18,000 টন ফাৰফিউৰেল আৰু 11,000 টন এচিটিক এচিড উৎপাদন কৰা হ'ব। অৱশিষ্ট লিগনিনৰ পৰা 25 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা যাব বুলি জৈৱ ইথানল প্ৰকল্পৰ পৰিচালন সঞ্চালকে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে অহা 13 ছেপ্টেম্বৰত মিজোৰামৰ ৰাজধানী আইজলৰ নিকটৱৰ্তী চাইৰাঙৰ পৰা নতুন দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ, চাইৰাং আৰু গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু চাইৰাং আৰু কলকাতাৰ মাজত ত্ৰিসাপ্তাহিক এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। চাইৰাং আৰু দিল্লীৰ আনন্দ বিহাৰ ষ্টেচনৰ মাজত সপ্তাহত এদিনকৈ চলিবলগীয়া 20507 আৰু 20508 নম্বৰৰ এই ৰাজধানী এক্সপ্ৰেছখনে চাইৰাঙৰ পৰা আনন্দ বিহাৰলৈ 2510 কিলোমিটাৰ দূৰত্বত 43 ঘণ্টা 25 মিনিটত সম্পূৰ্ণ কৰিব। নিয়মীয়া যাত্ৰাত এই ৰেলগাড়ীখন প্ৰতি শুকুৰবাৰে বিয়লি 4:30 বজাত চাইৰাঙৰ পৰা যাত্ৰা কৰি দেওবাৰে দিনৰ 10:50 বজাত আনন্দ বিহাৰ পাবগৈ আৰু উভতনি যাত্ৰা দেওবাৰে সন্ধিয়া 7:50 বজাত কৰি মঙলবাৰে বিয়লি 3:15 বজাত চাইৰাং পাবহি। গুৱাহাটী আৰু চাইৰাঙৰ মাজত প্ৰৱৰ্তন কৰা 15609 আৰু 15610 নম্বৰৰ দৈনিক ৰেলগাড়ীখনে সন্ধিয়া 7 বজাত গুৱাহাটীৰ পৰা যাত্ৰা কৰি পিছদিনা পুৱা 8:30 বজাত চাইৰাং পাবগৈ। একেদৰে চাইৰাঙৰ পৰা সন্ধিয়া 7 বজাত যাত্ৰা কৰি পিছদিনা পুৱা 8:30 বজাত গুৱাহাটী পাবহি। আনহাতে 13125 আৰু 13126 নম্বৰৰ ত্ৰিসাপ্তাহিক ৰেলগাড়ীখনে চাইৰাং আৰু কলকাতাৰ মাজৰ 1512 কিলোমিটাৰ দূৰত্ব 31 ঘণ্টাত সম্পূৰ্ণ কৰিব বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে। বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আত্মহননৰ বিৰুদ্ধে সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। সমাজৰ পৰা আত্মহত্যাৰ প্ৰৱণতা দূৰ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে 10 ছেপ্টেম্বৰৰ দিনটোত এনে কাৰ্যসূচী লোৱা হয়। নিজক হত্যা কৰিবলৈ ইচ্ছা কৰা, আত্মহননৰ প্ৰস্তুতি বা পৰিকল্পনাৰ বিষয়ে আলোচনা, অত্যধিক অপৰাধবোধ, সামাজিক মাধ্যমযোগে আত্মহননৰ ইচ্ছা প্ৰকাশ কৰা বা অহৰহ নিৰাশাবাদী মতামত প্ৰকাশ কৰা, আগতে উপভোগ কৰা কাম কাজৰ প্ৰতি তীব্ৰ অনীহা আদি আত্মহত্যাৰ প্ৰৱণতাৰ লক্ষণ হ'ব পাৰে। ৰাজ্যৰ কেইবাখনো জিলাত আজি আত্মহত্যা প্ৰতিৰোধী সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। পশ্চিম কাৰ্বি আংলঙৰ হামৰেন মহকুমা অসামৰিক চিকিৎসালয়ত আজি এনেধৰণৰ কাৰ্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰ জিলাত মানসিক স্বাস্থ্য কাৰ্যসূচীৰ উদ্যোগত আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস পালন কৰা হয়। জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ বিষয়ে ডাঃ ৰাজীৱ পাংগিঙৰ অধ্যক্ষতাত এই উপলক্ষে আয়োজিত সজাগতা সভাত হীনমন্যতা আৰু আত্মহত্যাৰ প্ৰৱণতাৰ পৰা কেনেদৰে হাত সাৰিব পাৰি সেই বিষয়ে পৰামৰ্শ দিয়া হয়। শ্ৰীভূমি জিলাতো আজি এই দিৱস পালন কৰা হয়। কৰিমগঞ্জ অসামৰিক চিকিৎসালয় চৌহদৰ পৰা সমাৱেশেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হয়। জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ সুমনা নাইডিঙে এই সমাৱেশৰ শুভাৰম্ভ কৰে। শিলচৰত 306 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰথম পৰ্যায়ৰ এলিভেটেড কৰিডৰ নিৰ্মাণৰ বাবে 399 কোটি 30 লাখ টকাৰ নিবিদা জাৰি কৰা হৈছে। শিলচৰ চহৰৰ ট্ৰাংক ৰোডৰ পৰা ৰাঙীৰখাৰী পইণ্টলৈ এই কৰিডৰ নিৰ্মাণ কৰা হ'ব। নিবিদা দাখিলৰ অন্তিম দিন 7 অক্টোবৰ ধাৰ্য কৰা হৈছে। বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এই বিষয়ে প্ৰকাশ কৰি কয় যে এই পদক্ষেপৰ ফলত শিলচৰৰ যানজট বহু পৰিমাণে হ্ৰাস পাব আৰু যাতায়াত ব্যৱস্থা সুচল হ'ব। শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক্ষণত অৰ্থাৎ অহা 22-23 ছেপ্টেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নুমলীগড়ত এই কথা ঘোষণা কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক সোণালী ঘোষেও কিছুদিন পূৰ্বে এই বিষয়ে প্ৰকাশ কৰিছিল। সঞ্চালকগৰাকীয়ে উদ্যানখনৰ ভিতৰৰ বাটপথৰ মেৰামতিৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু শীঘ্ৰেই পৰ্যটকৰ বাবে উদ্যানখন মুকলি কৰা হ'ব বুলি উল্লেখ কৰিছিল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।